إن الذين آمنوا وهاجروا وجاهدوا بأموالهم وأنفسهم في سبيل الله والذين آووا ونصروا أولئك بعضهم أولياء بعض والذين آمنوا ولم يهاجروا ما لكم من ولايتهم من شيء حتى يهاجروا وإن استنصروكم في الدين فعليكم النصر إلا على قوم بينكم وبينهم ميثاق والله بما تعملون بصير
نيتو جهكلي ইমান আনিছে হিজরত কৰিছে জীৱন আৰু সম্পদৰ দ্বাৰা আল্লাহৰ পথত যুদ্ধ কৰিছে আৰু যিসকলে মুমিনসকলক আশ্ৰয় প্ৰদান কৰিছে আৰু সহায় কৰিছে তেওঁলোকে পৰস্পৰে পৰস্পৰৰ বন্ধু কিন্তু যিসকলে ঈমান আনিছে অথচ হিজৰত কৰা নাই সিহঁতে হিজৰত নকৰালৈকে সিহঁতৰ অভিভাৱকত্বৰ দায়িত্ব তোমালোকৰ ওপৰত নাই আৰু যদি সিহঁতে দিন সম্পৰ্কে তোমালোকৰ ওচৰত সহায় প্ৰাৰ্থনা কৰে তেতিয়া সিহঁতক সহায় কৰাটো তোমালোকৰ কৰ্তব্য কিন্তু যি সম্প্ৰদায় আৰু তোমালোকৰ মাজত চুক্তি আছে সিহঁতৰ বিৰুদ্ধে নহয় তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্রষ্টা।